মোৰ মৰমৰ দেশবাসীসকল, আপোনাসবক নমস্কাৰ। দেশৰ প্ৰতিটো কোণত বেছিভাগ পৰিয়ালেই নিজ নিজ সন্তানৰ পৰীক্ষাৰ সৈতে নিশ্চয় জড়িত হৈ আছে। যাৰ পৰীক্ষা শেষ হৈছে তাত কিছু সকাহৰ পৰিৱেশ, আৰু যাৰ পৰীক্ষা চলি আছে এনেবোৰ পৰিয়ালত এতিয়াও কম বেছি পৰিমাণে চাপৰ পৰিৱেশ নিশ্চয় আছে। কিন্তু এই সময়ত মই ইয়াকে ক'ম যে যোৱাবাৰৰ মন কী বাতত মই শিক্ষাৰ্থীহঁতৰ সৈতে যিবোৰ কথা পাতিছিলোঁ সেয়া আকৌ এবাৰ শুনক। পৰীক্ষাৰ সময়ত এনেবোৰ কথা নিশ্চয় আপোনাসবৰ কামত আহিব। আজি 26 মাৰ্চ। 26 মাৰ্চ বাংলাদেশৰ স্বাধীনতা দিৱস। অন্যায়ৰ বিৰুদ্ধে এক ঐতিহাসিক যুদ্ধ, বংগবন্ধুৰ নেতৃত্বত বাংলাদেশৰ জনতাৰ এক অভূতপূৰ্ব বিজয়। আজিৰ এই মহত্বপূৰ্ণ দিনটিত মই বাংলাদেশৰ নাগৰিক ভাই ভনীসকলক স্বাধীনতা দিৱসৰ বহু বহু শুভকামনা যাচিছোঁ। আৰু মই ইয়াকে কামনা কৰিছোঁ যাতে বাংলাদেশ আগবাঢ়ে, বিকশিত হয়। আৰু বাংলাদেশবাসীসকলক মই বিশ্বাস দিব খোজোঁ যে ভাৰত বাংলাদেশৰ এক শক্তিশালী বন্ধু, এক ভাল বন্ধু, আৰু আমি কান্ধত কান্ধ মিলাই এই সমগ্ৰ অঞ্চলটোত শান্তি, সুৰক্ষা আৰু বিকাশৰ ক্ষেত্ৰত নিজ নিজ যোগদান আগবঢ়াই যাম। আমাৰ সকলোৰে এই কথাত গৰ্ব অনুভৱ হয় যে ৰবীন্দ্ৰনাথ ঠাকুৰ, তেওঁৰ স্মৃতি আমাৰ এক সমূহীয়া উত্তৰাধিকাৰ। বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচনাও গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ। গুৰুদেৱ ঠাকুৰ সম্পৰ্কে এটি আমোদজনক তথ্য হ'ল এয়ে যে 1913 চনত তেওঁ কেৱল নোবেল পুৰস্কাৰ বিজয়ী প্ৰথমগৰাকী এছীয় ব্যক্তিয়ে নহয়, তেওঁ ইংৰাজী কিংহুড বিজয়ী ব্যক্তিও আছিল। আৰু যেতিয়া 1919 চনত জালিয়ানৱালাবাগত ইংৰাজে গণসংহাৰ কৰিছিল তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰ সেইসকল মহাপুৰুষৰ মাজৰ এগৰাকী আছিল যি এই কাণ্ডৰ বিৰোধিতা কৰিছিল। আৰু এয়া এক এনে সময় আছিল যি এজন 12 বছৰীয়া কিশোৰৰ মনত গভীৰ ৰেখাপাত কৰিছিল। কৈশোৰ অৱস্থাত খেতিপথাৰ মৰণাথলীত নাচি বাগি হাঁহি মাতি ফুৰা এই কিশোৰজনক জালিৱানৱালাবাগৰ নৃশংস হত্যাকাণ্ডই জীৱনত এক নৱ প্ৰেৰণাৰ সঞ্চাৰ কৰিছিল। আৰু 1919 চনৰ 12 বছৰীয়া সেই কিশোৰ ভগত আমাৰ সকলোৰে মৰমৰ, আমাৰ সকলোৰে প্ৰেৰণাস্ৰোত শ্বহীদ ভগত সিং। আজিৰ পৰা 3 দিনৰ আগতে 23 মাৰ্চত ভগত সিং আৰু তেওঁৰ সংগী সুখদেৱ আৰু ৰাজগুৰুক ইংৰাজে ফাঁচী কাঠত ওলমাইছিল। আৰু আমি সকলোৱে জানো 23 মাৰ্চৰ সেই ঘটনা ভগত সিং, সুখদেৱ, ৰাজগুৰুৰ মুখত ভাৰত মাতৃক সেৱা যচাৰ সন্তুষ্টি, য'ত কোনো মৃত্যুভয় নাছিল। জীৱনৰ সকলো সপোন ভাৰত মাতৃৰ স্বাধীনতাৰ বাবে তেওঁলোকে সমৰ্পিত কৰিছিল। আৰু আজি এই 3ওজন বীৰ আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ স্ৰোত। ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ এই বলিদানৰ ব্যাখ্যা শব্দৰ দ্বাৰা অলংকৃত কৰাটো সম্ভৱ নহয়। সমগ্ৰ ব্ৰিটিছ সাম্ৰাজ্য এই 3জন যুৱকৰ বাবে ত্ৰস্তমান আছিল। জেলত বন্দী, ফাঁচীৰ ৰায়দান হৈ গৈছে, কিন্তু এওঁলোকক লৈ কেনেদৰে আগবঢ়া যায় এই চিন্তাই ইংৰাজসকলক অস্থিৰ কৰি ৰাখিছিল। আৰু সেইবাবে 24 মাৰ্চত ফাঁচীৰ দিন ঠিক কৰা সত্ত্বেও 23 মাৰ্চতেই ফাঁচী দিয়া হ'ল। লুকাই চুৰকৈ এই কাৰ্য কৰা হ'ল যি সাধাৰণতে কৰা নহয়। আৰু পাছত তেওঁলোকৰ নশ্বৰ দেহ আজিৰ পাঞ্জাৱলৈ আনি ইংৰাজসকলে গোপনে গোপনে জ্বলাই দিলে। কেইবছৰমান আগতে মোৰ যেতিয়া সেই ঠাইলৈ যোৱাৰ সৌভাগ্য ঘটিল মই সেই মাটিত এক ধৰণৰ কম্পন অনুভৱ কৰিছিলোঁ। আৰু মই দেশৰ নৱপ্ৰজন্মক নিশ্চয়কৈ ক'ম যেতিয়াই সুবিধা পায় যদি পাঞ্জাৱলৈ যায় ভগত সিং, সুখদেৱ, ৰাজগুৰু, ভগত সিঙৰ মাতৃ আৰু বটুকেশ্বৰ দত্তৰ সমাধিলৈ যাতে নিশ্চয় যায়। সেয়াইতো সময়ৰ এটা খণ্ড যেতিয়া স্বাধীনতাৰ প্ৰত্যাহ্বান তীব্ৰতা ব্যাপকতা ক্ৰমাৎ বাঢ়িবলৈ ধৰিছিল। এফালে ভগত সিং, সুখদেৱ, ৰাজগুৰুৰ দৰে বীৰে সশস্ত্ৰ সংগ্ৰামৰ বাবে যুৱশক্তিক প্ৰেৰণা যোগাইছিল, অন্যহাতে আজিৰ পৰা ঠিক 100 বছৰ আগতে 10 এপ্ৰিল 1917 মহাত্মা গান্ধীয়ে চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল। এয়া চম্পাৰণ সত্যাগ্ৰহৰ শতবাৰ্ষিকী বছৰ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত গান্ধীবাদ আৰু গান্ধীশৈলীৰ প্ৰকট ৰূপ পৰিস্ফুট হৈছিল চম্পাৰণত। স্বাধীনতাৰ সম্পূৰ্ণ আন্দোলন যাত্ৰাত এই ঘটনা এক ঘূৰ্ণন বিন্দু, এক টাৰ্ণিং পইণ্ট আছিল, বিশেষভাৱে আন্দোলনৰ নীতি নিয়মৰ দৃষ্টিত। সেই এনে এক সময়ৰ টুকুৰা আছিল চম্পাৰণৰ সত্যাগ্ৰহ, খেৰা সত্যাগ্ৰহ, আহমেদাবাদৰ মিল মজদুৰৰ হৰতাল, এই সকলোতে মহাত্মা গান্ধীৰ বিচাৰ আৰু কৰ্মশৈলীৰ গভীৰ প্ৰভাৱ চকুত পৰিছিল। 1915 চনত গান্ধী প্ৰৱাসৰ পৰা উভতি আহে আৰু 1917 চনত বিহাৰৰ এখন সৰু গাঁৱলৈ গৈ তেওঁ দেশবাসীক নতুন প্ৰেৰণা যোগায়। আজি আমাৰ মনত মহাত্মা গান্ধীৰ যি ছবি, সেই ছবিৰ আধাৰত আমি চম্পাৰণ সত্যাগ্ৰহৰ মূল্যাংকন কৰিব নোৱাৰোঁ। কল্পনা কৰক, এজন মানুহ যিজন 1915 চনত ভাৰতলৈ উভতি আহিছে, মাত্ৰ 2 বছৰ, দেশে তেওঁক চিনি পাইছিল নে দেশত তেওঁৰ কোনো প্ৰভাৱ আছিল? সেয়াতো কেৱল এক আৰম্ভণি আছিল। সেই সময়ত তেওঁ চাগে কিমান কষ্ট ভুগিব লগা হৈছিল, কিমান চাগে কষ্ট কৰিবলগীয়া হৈছিল, এয়া কেৱল আমি অনুমানহে কৰিব পাৰোঁ। আৰু চম্পাৰণ সত্যাগ্ৰহ এনে আছিল য'ত মহাত্মা গান্ধীৰ সংগঠন কৌশল, মহাত্মা গান্ধীৰ ভাৰতীয় সমতাৰ নাৰী নক্ষত্ৰৰ উমান পাব পৰা শক্তি, মহাত্মা গান্ধীয়ে নিজৰ ব্যৱহাৰেৰে ইংৰাজ সাম্ৰাজ্যৰ সন্মুখত অত্যন্ত দুখীয়া অশিক্ষিতজনক আন্দোলনৰ বাবে সংগঠিত কৰা, প্ৰেৰিত কৰা, সংঘৰ্ষৰ বাবে সন্মুখলৈ অনা এনে অদ্ভুত শক্তিৰ দৰ্শন কৰায়। আৰু এইবাবেই এই ৰূপত মহাত্মা গান্ধীৰ বিশালতা আমি অনুভৱ কৰোঁ। কিন্তু যদি 100 বছৰ আগৰ গান্ধীৰ কথা আমি ভাবোঁ, সেই চম্পাৰণ সত্যাগ্ৰহৰ গান্ধীক, তেনেহ'লে ৰাজহুৱা জীৱন আৰম্ভ কৰিব যিকোনো এজন ব্যক্তিৰ বাবে চম্পাৰণ সত্যাগ্ৰহ নিশ্চিতভাৱে এক গৱেষণাৰ বিষয়। ৰাজহুৱা জীৱন কিদৰে আৰম্ভ কৰিব পাৰি, কিমান পৰিশ্ৰম কৰিব লাগিব, গান্ধীয়ে কিদৰে কৰিছিল, এয়া আমি তেওঁৰ পৰা শিকিব পাৰোঁ। আৰু সেয়া সময় আছিল, যিমান ডাঙৰ ডাঙৰ নেতাৰ নাম আমি শুনিছোঁ, গান্ধীয়ে সেই সময়ত ৰাজেন্দ্ৰ বাবুৱে হওক অথবা কৃপালিনী যিয়ে হওক, সকলোকে গাঁৱলৈ পঠাই দিছিল। মানুহৰ সৈতে একজোট হৈ মানুহে যি কাম কৰি আছে তাক স্বাধীনতা সংগ্ৰামৰ ৰঙেৰে ৰঙাই তোলা, এইবোৰৰ নিয়ম শিকাইছিল। আৰু ইংৰাজসকলে বুজিবই নোৱাৰিলে কেনে আন্দোলন চলি থাকিল, সৃষ্টিও চলি থাকিল, আৰু 2টা একেলগেই চলিল। গান্ধীয়ে এটা মুদ্ৰাৰ 2টা দিশ ঠিক কৰি দিলে, মুদ্ৰাটোৰ এটা পিঠিত যদি সংঘৰ্ষ, আনটো পিঠিত সৃষ্টি। এফালে জেলত সোমোৱা, আনফালে সৃজনীমূলক কামত নিজকে নিয়োগ কৰা, এটা অদ্ভুত সমতা আছিল গান্ধীজীৰ এই কাৰ্যশৈলীত। সত্যাগ্ৰহ শব্দৰ অৰ্থ কি, অসহযোগ কি হ'ব পাৰে, ইমান বিশাল সাম্ৰাজ্যখনৰ সন্মুখত অসহযোগ কি হ'ব পাৰে, এটা সম্পূৰ্ণ নতুন ধাৰা গান্ধীয়ে শব্দেৰে সৈতে এক সফল প্ৰয়োগেৰে স্থাপিত কৰি দিলে। আজি যেতিয়া দেশে চম্পাৰণ সত্যাগ্ৰহৰ শতাব্দী উদযাপন কৰিছে, তেতিয়া ভাৰতৰ সাধাৰণ মানুহৰ শক্তি কিমান অপাৰ, সেই অপাৰ শক্তিক স্বাধীনতা আন্দোলনৰ দৰে স্বৰাজৰ পৰা সুৰাজলৈ যাত্ৰাত 125 কোটি ভাৰতবাসীৰ সংকল্প শক্তি, পৰিশ্ৰমৰ পৰাকাষ্ঠা, সৰ্বজন হিতায় সৰ্বজন সুখায়, এই মূল মন্ত্ৰক লৈ দেশৰ বাবে, সমাজৰ বাবে কিবা এটা কৰাৰ অখণ্ড প্ৰয়াসেই স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়াসকলৰ সপোন সাৰ্থক কৰিব। আজি 21 শতিকাত বাস কৰি থকা এনে এজন ভাৰতীয় নোলাব যিয়ে ভাৰতবৰ্ষৰ পৰিৱৰ্তন নিবিচাৰে বা যি দেশৰ পৰিৱৰ্তনৰ এক অংগ হ'বলৈ নিবিচাৰে। 125 কোটি ভাৰতবাসীৰ এই পৰিৱৰ্তনৰ আশা, এই যত্ন, এয়াইতো নতুন ভাৰত। নিউ ইণ্ডিয়াৰ ভেটি ইয়েই মজবুত কৰিব। নিউ ইণ্ডিয়া কোনো চৰকাৰী আঁচনি নহয়, ই কোনো ৰাজনৈতিক ইস্তাহাৰ অথবা কোনো প্ৰকল্পও নহয়। নিউ ইণ্ডিয়া 125 কোটি ভাৰতীয়ৰ আহ্বান। এয়া হ'ল 125 কোটি ভাৰতীয়ই কেনে মহান ভাৰত গঠন কৰিবলৈ বিচাৰে, সেই আহ্বান। 125 কোটি দেশবাসীৰ মনৰ এক আশা, এক সংকল্প। প্ৰিয় দেশবাসী, আমি যদি ব্যক্তিগত জীৱনৰ পৰা অলপ আঁতৰি সমবেদনাৰে সমাজত চলি থকা গতিবিধি লক্ষ্য কৰোঁ, তেনেহ'লে আমাৰ চাৰিওকাষে কি হৈ আছে সেয়া যদি আমি জানিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি হয়তো আচৰিত হ'ম যে লক্ষ লক্ষ লোকে নিঃস্বাৰ্থভাৱেৰে নিজ নিজ দায়িত্বৰ উপৰিও অতিৰিক্তভাৱে সমাজৰ শোষিত, পীড়িত, বঞ্চিত লোকসকলৰ বাবে, দৰিদ্ৰ নিঃস্বজনৰ বাবে কিবা নহয় কিবা এটা কৰি আছে। আৰু তেওঁলোকেও এজন মূক সেৱকৰ দৰেই তপস্যা কৰি আছে বা সাধনা কৰি আছে। বহুতো লোক আছে যিজনে প্ৰতিদিনে হাস্পতাললৈ যায় আৰু ৰোগীসকলক সহায়ৰ হাত আগবঢ়ায়। বহুতো লোক আছে যিসকলে গম পালেই ৰক্তদানৰ বাবে আগবাঢ়ি যায়। আন বহুতো লোক আছে যিসকলে ভোকাতুৰসকলৰ বাবে ভোজনৰ কথা চিন্তা কৰে। আমাৰ দেশ ৰত্নগৰ্ভ বসুন্ধৰা। জনসেৱাই প্ৰভু সেৱা, এয়া আমাৰ তেজত আছে। আমি যদি এয়া সামূহিকভাৱে লক্ষ্য কৰোঁ বা সংগঠিত ৰূপত চাওঁ, তেনেহলে এয়া এক বৃহৎ শক্তি। যেতিয়াই নিউ ইণ্ডিয়া বিষয়টো চৰ্চিত হয়, তেনেহলে ইয়াৰ আলোচনা কৰা, বিবেচনা কৰা, ভিন্ন দিশৰ পৰা ইয়াক চোৱা ইত্যাদি অতি স্বাভাৱিক আৰু গণতন্ত্ৰ অতি প্ৰয়োজনীয়। কিন্তু এইটোও সত্য যে 125 কোটি ভাৰতীয়ই যদি সংকল্প লয় বা সংকল্প সাকাৰ কৰাৰ বাবে পথ নিৰ্দিষ্ট কৰি লয়, ইটোৰ পিছত সিটো খোজ দিয়ে, তেনেহলে 125 কোটি ভাৰতীয়ৰ সপোন সফল হ'ব। আৰু এয়া প্ৰয়োজনীয় নহয় যে এই সকলো বাজেটেৰে অথবা চৰকাৰী আঁচনি অথবা চৰকাৰী ধনেৰেহে আৰম্ভ হ'ব। যদি প্ৰতিজন নাগৰিকে সংকল্প লয় যে মই ট্ৰেফিক নিয়ম পালন কৰিম, যদি প্ৰতিজন নাগৰিকে সংকল্প লয় যে মই মোৰ সকলো দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰিম, যদি প্ৰতিজন নাগৰিকে সংকল্প লয় যে সপ্তাহৰ এটা দিন পেট্ৰল ডিজেলৰ ব্যৱহাৰ নকৰোঁ, এইবোৰ কথা সৰু সৰু, কিন্তু চাব, এই নিউ ইণ্ডিয়াৰ সপোন এই 25 কোটি দেশবাসীয়ে যে দেখি আছে, এই সপোন দিঠকত পৰিণত হোৱা দেখিব। ইয়াৰ তাৎপৰ্যই যে প্ৰতিজন নাগৰিকে নিজ নিজ নাগৰিক ধৰ্ম পালন কৰে, কৰ্তব্য পালন কৰে, এয়াই নিউ ইণ্ডিয়াৰ বাবে এক সুন্দৰ আৰম্ভণি হ'ব। আহক, 2022 বৰ্ষত ভাৰতৰ স্বাধীনতাৰ 75 বছৰ সম্পূৰ্ণ হ'ব। ভগৎ সিং, সুখদেৱ, ৰাজগুৰুক আমি মনত পেলাওঁ, চম্পাৰণৰ সত্যাগ্ৰহ মনত পেলাওঁ, তেনেহলে কিয়নো আমি স্বৰাজৰ পৰা সুৰাজৰ এই যাত্ৰাত নিজৰ জীৱনক অনুশাসিত কৰি সংকল্পবদ্ধ কৰি জড়িত নহওঁ। মই আপোনাসৱক আমন্ত্ৰণ জনাইছোঁ, আহক। মোৰ মৰমৰ দেশবাসীসকল, মই আজি আপোনাসৱক কৃতজ্ঞতা জনাব খুজিছোঁ। যোৱা কেইমাহমানত আমাৰ দেশত এনে এক পৰিৱেশ সৃষ্টি হ'ল, বহুত বেছি মাত্ৰাত জনসাধাৰণে ডিজিটেল লেনদেন আৰু ডিজি ধন আন্দোলনৰ অংশীদাৰ হ'ল। নগদবিহীন লেনদেন কেনেকৈ কৰিব পাৰি তাৰ জিজ্ঞাসা বাঢ়ি গ'ল। দুখীয়া নস্যজনেও শিকিবলৈ প্ৰয়াস কৰিলে আৰু লাহে লাহে নগদবিহীন ব্যৱসায়ৰ দিশে আগবাঢ়িল। বিমুদ্ৰাকৰণৰ পাছত ডিজিটেল লেনদেনৰ বেলেগ বেলেগ উপায় বৃদ্ধি পোৱা দেখা গ'ল। ভীম এপে ইয়াৰ আৰম্ভণি ঘটালে। আজি প্ৰায় 2-2.5 মাহমানহে হৈছে, ইতিমধ্যেই প্ৰায় 1.5 কোটিমান লোকে এই এপ ডাউনলোড কৰিছে। মোৰ মৰমৰ দেশবাসীসকল, কলাধন দুৰ্নীতিৰ বিৰুদ্ধে কৰা যুঁজত আমি আগবাঢ়িব লাগিব। আমি বাজেটত এটা কথা ঘোষণা কৰিছিলোঁ যে 125 কোটি দেশবাসীয়ে বিচাৰিলে এটা কাম এবছৰত নহয়, ছমাহতে কৰিব পৰা যায়। সেইটো হ'ল প্ৰায় 2,500 কোটি টকাৰ ডিজিটেল লেনদেন। যদি আমি বিদ্যালয়ৰ মাচুল নগদ টকা নিদি ডিজিটেল পদ্ধতিৰে আদায় দিওঁ, আমি ট্ৰেইনেৰে ভ্ৰমণ কৰিলে, বিমানেৰে ভ্ৰমণ কৰিলে ডিজিটেল পদ্ধতিৰে আদায় দিওঁ, ঔষধ কিনোতে ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ কৰোঁ, কম দামত পোৱা শস্যৰ দোকানত ডিজিটেল পদ্ধতি ব্যৱহাৰ কৰোঁ, আমি দৈনন্দিন জীৱনত এইবোৰ কৰিব পাৰোঁ। আৰু এইধৰণে আমি 2,500 কোটি টকাৰ ডিজিটেল লেনদেন কৰিব পাৰোঁ। আপুনি কল্পনা কৰিব নোৱাৰে কেনেধৰণে এনেদৰে দেশক আপুনি এটা ডাঙৰ সেৱা আগবঢ়াই আছে বা দেশৰ বাবে এক মহান সেৱা আগবঢ়াব পাৰে। আৰু কলাধন আৰু দুৰ্নীতিৰ বিৰুদ্ধে কৰা যুঁজখনৰ এজন বীৰ সৈনিক হ'ব পাৰে। যোৱা দিনবোৰত জনশিক্ষাৰ বাবে, জনজাগৰণৰ বাবে ডিজিধন মেলা অনুষ্ঠিত কৰা হৈছে। সমগ্ৰ দেশতে 100টা কাৰ্যসূচী কৰাৰ সংকল্প লোৱা হৈছে। ইতিমধ্যেই 80-85টা কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে। তাত পুৰস্কাৰৰো ব্যৱস্থা কৰা হৈছিল। প্ৰায় 12.5 লাখ উপভোক্তাই এই পুৰস্কাৰ লাভ কৰিছে, 70,000 দোকানীয়ে এই পুৰস্কাৰ লাভ কৰিছে, আৰু প্ৰত্যেকেই এই কাৰ্যত আগভাগ ল'বলৈ সংকল্পও লৈছে। 14 এপ্ৰিলত ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ জন্মদিৱস, আৰু বহু আগতেই যিদৰে থিৰাং কৰা হৈছিল, 14 এপ্ৰিলত বাবা চাহেব আম্বেদকাৰৰ জন্মদিৱসৰ দিনা এই ডিজি মেলাৰ সমাপন ঘটিব। 100 দিন সম্পূৰ্ণ হ'ল, শেষবাৰৰ বাবে এক ডাঙৰ কাৰ্যসূচী অনুষ্ঠিত হ'বলগীয়া আছে। ডাঙৰ ডাঙৰ পুৰস্কাৰৰ ব্যৱস্থাও কৰা হৈছে। মোৰ বিশ্বাস যে বাবা চাহেব আম্বেদকাৰৰ জন্মদিৱসৰ বাবে যিখিনি সময় বাকী আছে ভীম এপৰ বিষয়ে আমি প্ৰচাৰ কৰিম। নগদৰ ব্যৱহাৰ কেনেদৰে কম কৰিব পৰা যায়, নোটৰ ব্যৱহাৰ কেনেকৈ কম কৰা যায়, এই 100 দিনত আমি সকলোৱে যাতে এই দিশত অৱদান আগবঢ়াওঁ। মোৰ প্ৰিয় দেশবাসী, মই সুখী যে মোলৈ প্ৰতিবাৰে যেতিয়াই ৰাইজৰ পৰা কিবা এটা বিষয়ত মতামত বিচাৰোঁ, বিভিন্ন ধৰণৰ মতামত মই পাওঁ, মোলৈ পঠিয়াই দিয়ে। আৰু মই এইটো কথাও লক্ষ্য কৰিছোঁ যে স্বচ্ছতাৰ বিষয়টোত প্ৰতিবাৰেই কিবা নহয় কিবা এটা পৰামৰ্শ ৰাইজৰ পৰা পাওঁৱেই। মোলৈ দেৰাদুনৰ পৰা গায়ত্ৰী নামৰ 11 মানত পঢ়া এগৰাকী ছাত্ৰীয়ে ফোন কৰি এই মেছেজটো দিছে। আদৰণীয় প্ৰধান আচাৰ্য প্ৰধানমন্ত্ৰী ডাঙৰীয়া, সাদৰ প্ৰণাম জনালোঁ। সৰ্বপ্ৰথমে আপোনাক বহু অভিনন্দন জনাইছোঁ যে সদ্যসমাপ্ত নিৰ্বাচনত আপুনি অভূতপূৰ্বভাৱে জয়লাভ কৰিলে। মই আপোনাৰ সৈতে নিজৰ মন কী বাত কৰিব খুজিছোঁ। মই ক'ব খুজিছোঁ যে ৰাইজে বুজি পাব লাগিব যে স্বচ্ছতাৰ কিমান প্ৰয়োজন। মই সদায় সেই নদীখন পাৰ হৈ যাওঁ যিখনত মানুহে জাবৰ জোথৰ পেলায় আৰু নদীখন প্ৰদূষিত কৰি তোলে। সেই নদীখন ৰিস্পনা দলঙৰ তলেৰে আহি মোৰ ঘৰ পায়হি। এই নদীখনৰ বাবে আমি গাঁৱলৈ গৈ সমদলো উলিয়াইছোঁ, মানুহৰ সৈতে কথাও পাতিছোঁ, কিন্তু একো ফল হোৱা নাই। মই আপোনাক এই কথাটো ক'ব খোজোঁ যে আপোনাৰ এটা দল পঠিয়াই বা সংবাদ মাধ্যমৰ জৰিয়তেও যাতে এই কথাটো প্ৰচাৰ কৰা হয়। ধন্যবাদ। মোৰ ভাই ভনীসকল, 11 শ্ৰেণীত পঢ়া এগৰাকী ছোৱালীৰ মনৰ বেদনা কেনেকুৱা সেয়া গম পালে। এই নদীখনত জাবৰ জোথৰ পেলোৱা দেখি তেওঁৰ কিমান খং উঠিছে। মই ইয়াক এটা শুভ লক্ষণ বুলি ভাবোঁ। মই এইটোৱেই বিচাৰিছোঁ, 125 কোটি দেশবাসীৰ মনত লেতেৰা পৰিৱেশৰ প্ৰতি খং উঠক। এবাৰ যেতিয়া খং উঠিব, মনত অসন্তুষ্টিৰ জন্ম হ'ব, আমি লেতেৰাৰ বিপক্ষে নিজেই কিবা এটা কৰিবলৈ আৰম্ভ কৰি দিম। আৰু ভাল কথাটো হ'ল, গায়ত্ৰীয়ে নিজৰ খঙৰ কথাও কৈছে, মোক পৰামৰ্শও দিছে, কিন্তু ইয়াৰ লগতে নিজে চেষ্টাও কৰিছে কিবা এটা কৰাৰ, যদিও তেওঁ বিফল হৈছে। যেতিয়াৰ পৰা স্বচ্ছতাৰ আন্দোলন আৰম্ভ হৈছে, জাগৰণ আহিছে, সকলোৱে এইটোৰ লগত জড়িত হৈ পৰিছে। এইটোৱে এটা আন্দোলনৰ ৰূপ লৈছে। লেতেৰা পৰিৱেশৰ প্ৰতি মানুহৰ ঘৃণাও উপজিছে। জাগৰণ হওক, সক্ৰিয় অংশগ্ৰহণ হওক, আন্দোলন হওক, ইয়াৰ নিজৰে এটা মহত্ব আছে। কিন্তু স্বচ্ছতা আন্দোলনটো মূলতঃ অভ্যাসৰ লগত জড়িত। এই আন্দোলন অভ্যাস পৰিৱৰ্তন কৰাৰ আন্দোলন। এই আন্দোলন স্বচ্ছতাৰ অভ্যাস গঢ়াৰ আন্দোলন। আন্দোলন সামূহিক ৰূপত হ'ব পাৰে। মোৰ বিশ্বাস আছে, দেশৰ নতুন প্ৰজন্মৰ মাজত, শিশুসকলৰ মাজত, ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি যি ভাৱৰ জন্ম হৈছে, ই স্বয়ংক্ৰিয়ভাৱে এক সফল পৰিণতিৰ ইংগিত বহন কৰিছে। আজি মোৰ এই মন কী বাতত গায়ত্ৰীৰ যি ধ্বনি শুনিবলৈ পোৱা গৈছে, মই সমগ্ৰ দেশবাসীকে ক'ব বিচাৰোঁ, গায়ত্ৰীৰ এই বাণী আমাৰ সকলোৰে বাবে এক বিশেষ বাৰ্তা হিচাপে উচ্চাৰিত হৈছে। মোৰ প্ৰিয় দেশবাসী, মই মন কী বাত আৰম্ভ কৰাৰে পৰা আৰম্ভণিৰে পৰা বহু পৰামৰ্শ লাভ কৰিছোঁ আৰু অধিকাংশ পৰামৰ্শই খাদ্যৰ অপচয় প্ৰসংগৰ। আমি জানো যে ঘৰতেই হওক বা সামূহিক ভোজনতেই হওক, আমি প্লেটত দৰকাৰতকৈ বেছি খাদ্য লৈ লওঁ। যিমান খাদ্য দেখা পাওঁ সকলোবোৰেই লওঁ, কিন্তু খোৱাৰ সময়ত খাব নোৱাৰোঁ। প্লেটত যিমান লওঁ, পেটলৈ তাৰ আধাও নাযায় আৰু বাকীখিনি আমি এৰি থৈ আহোঁ। আপুনি কেতিয়াবা ভাবিছেনে যে এনেকৈ এৰি আহি আমি কিমান অপচয় কৰিছোঁ? কেতিয়াবা ভাবিছেনে এই এৰেহাখিনিৰে কিমানজন দৰিদ্ৰৰ পেট ভৰিলহেঁতেন? এইটো বুজাবলগীয়া বিষয় নহয়। আমাৰ পৰিয়ালবোৰতো মাকে সৰু ল'ৰাজনক কয়, বাছা, যিমান খাব পাৰিবি সিমানখিনিহে ল'বি। হয়, আমাৰ প্ৰয়াস আছে, কিন্তু এই উদাসীনতা আচলতে সমাজদ্ৰোহ, দৰিদ্ৰৰ সৈতে কৰা অন্যায়। আৰু ৰাহি হোৱাটো ঘৰখনৰে লাভ। এই বিষয়ত মই এটা কথাকে ক'ব বিচাৰোঁ যে সজাগতা বৃদ্ধি পাওক। মই এনে কিছুসংখ্যক যুৱকক জানো যিসকলে এক আন্দোলনৰ সৃষ্টি কৰিছে। তেওঁলোকে মোবাইল এপ প্ৰস্তুত কৰিছে, তাৰ যোগেৰে পৰি থকা এৰেহাবোৰ সংগ্ৰহ কৰি কামত ব্যৱহাৰ কৰিছে। এই পৰিশ্ৰম আমাৰ নতুন প্ৰজন্মই কৰি আছে। ভাৰতৰ প্ৰতিখন ৰাজ্যতেই এনেকুৱা তৰুণক আপুনি লগ পাবই। তেওঁলোকৰ কামেও আমাৰ বহুতকে প্ৰেৰণা দিয়ে যে আমি যেন খাব পৰাখিনিহে লওঁ। চাওক, এয়াই পৰিৱৰ্তনৰ পথ। আজি মানুহৰ মাজত শৰীৰ স্বাস্থ্যক লৈ সজাগতা আৰম্ভ হৈছে। তেওঁলোকে কয় পেটৰ একাংশ খালী ৰাখিবা, প্লেটৰ একাংশ। অহা 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস। ৰাষ্ট্ৰসংঘই 2030 চনত সকলোৰে বাবে স্বাস্থ্যৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এইবাৰ ৰাষ্ট্ৰসংঘই বিশ্ব স্বাস্থ্য দিৱসৰ থিম নিৰ্ধাৰণ কৰিছে হতাশা। হতাশা, ডিপ্ৰেছন, এই শব্দটোৰ লগত আমি সকলো পৰিচিত। বহুতে এই শব্দটোক অৱসাদ হিচাপে অনুবাদ কৰে। অনুমান কৰা হৈছে যে পৃথিৱীৰ 35 কোটি লোক হতাশা পীড়িত। আমি কথাটো ভালদৰে বুজি নাপাওঁ আৰু এই বিষয়ত খোলাখুলিকৈ আলোচনাও কৰিবলৈ সংকোচ কৰোঁ। হতাশাগ্ৰস্তজনে এই বিষয়ে ক'বলৈকো লাজ অনুভৱ কৰে। মই দেশবাসীক ক'ব বিচাৰোঁ, হতাশাগ্ৰস্ততাৰ পৰা নিস্তাৰ নাই, কথাটো এনে নহয়। এই বিষয়ত মনোবৈজ্ঞানিক পৰিৱেশ এটাৰ সৃষ্টি হ'ব লাগে, আচলতে আৰম্ভও হৈছে। প্ৰথম কথাটো হৈছে ডিপ্ৰেছনক ছাপ্ৰেছনত ৰাখিবলৈ এক্সপ্ৰেছনৰ প্ৰয়োজন। নিজৰ বন্ধু বান্ধৱ, মা দেউতা, ভাই ভনী, শিক্ষক, যাৰ লগতে সম্ভৱ খোলাখুলিকৈ কওক আপোনাৰ কি হৈ আছে। হোষ্টেলত অকলে থকা ল'ৰা ছোৱালীয়ে বেছিকৈ অকলশৰীয়া অনুভৱ কৰে। আমি সৌভাগ্যশালী যে আমি যৌথ পৰিয়ালত ডাঙৰ দীঘল হৈছোঁ। বিশাল পৰিয়াল হোৱা বাবে, মিলিজুলি থকা বাবে হতাশগ্ৰস্ততাৰ সম্ভাৱনা নোহোৱা হৈ পৰে। তথাপিও মই ক'ব খোজোঁ যে আপোনালোকে কেতিয়াবা যদিহে লক্ষ্য কৰে যে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী বা পৰিয়ালৰ আন কোনো সদস্যই আগতে খোৱা টেবুলত সকলোৰে সৈতে বহি আহাৰ গ্ৰহণ কৰিছিল, কিন্তু পৰিয়ালৰ সেইগৰাকী ব্যক্তিয়ে যদি কয় মই পাছত খাম, অথবা সকলোবোৰ কৰবালৈ যাবলৈ ওলাইছে, তেওঁ নাই নাই মই আজি নেযাওঁ বুলি কৈ অকলে থাকিবলৈ পচন্দ কৰে, এনেজাতীয় কথা লক্ষ্য কৰিলেই আপুনি বুজিব লাগিব যে হতাশগ্ৰস্ততাৰ দিশত তেওঁৰ এয়া প্ৰথম খোজ। তেওঁ যদি সকলোৰে সৈতে থাকিব নোখোজি অকলে অকলে থকাটো পচন্দ কৰে, তেন্তে এনে হ'বলৈ নিদি তেওঁক সহায় কৰক। তেওঁ মুকলিমূৰীয়াকৈ যাৰ সৈতে কথা পাতে সেইগৰাকীৰ সৈতে তেওঁক অধিক সময় কটোৱাৰ সুবিধা দিয়ক। হাঁহি মাতি খোলাখুলিভাৱে তেওঁৰ সৈতে কথা পাতি পাতি তেওঁৰ মনটো মুকলি কৰাৰ চেষ্টা কৰক। যদি কিবা কুণ্ঠাবোধ আছে সেয়া উলিয়াই পেলোৱাৰ চেষ্টা কৰক। এইটোৱেই হ'ল উত্তম উপায়। অন্যথা এই হতাশগ্ৰস্ততা মানসিক আৰু শাৰীৰিক ৰোগৰ কাৰক হৈ পৰেগৈ। ডায়েবেটিছ যেনেকৈ বিভিন্ন ৰোগৰ কাৰক হৈ পৰে, ঠিক তেনেকৈ হতাশগ্ৰস্ততায়ো আমাক তিষ্ঠি থাকিবলৈ, যুঁজ কৰিবলৈ, সাহসেৰে নিৰ্ণয়াত্মক ভূমিকা ল'বলৈ নিদি আমাৰ সকলো ক্ষমতা বিধ্বস্ত কৰি পেলায়। আপোনাৰ বন্ধু, আপোনাৰ পৰিয়াল, আপোনাৰ পৰিমণ্ডল বা পৰিৱেশে সামগ্ৰিকভাৱে হতাশগ্ৰস্ত নহ'বলৈ বা যদিহে হৈছে তাৰ পৰা বাহিৰ ওলাবলৈ আপোনাক সহায় কৰিব পাৰে। আৰু এটা উপায় আছে। যদিহে আপোনজনৰ সন্মুখত নিজকে খুলি ধৰিবলৈ আপুনি টান পাইছে, তেন্তে ওচৰ পাজৰৰ ক'ৰবালৈ গৈ সেৱাৰ মনোভাৱেৰে মানুহক সহায় কৰাত লাগক। মনে প্ৰাণে সহায় কৰক, তেওঁলোকৰ সুখ দুখবোৰ নিজৰ সৈতে ভগাই লওক। আপুনি দেখিব আপোনাৰ ভিতৰত থকা দুখ বহু পৰিমাণে লাঘৱ হ'বলৈ ধৰিছে। তেওঁলোকৰ দুখ আপুনি বুজি উঠিলে, সেৱাৰ মনোভাৱেৰে সহায় কৰিলে আপোনাৰ মনত নতুনকৈ আত্মবিশ্বাসৰ জন্ম হ'ব। আন কাৰোবাৰ সৈতে সম্পৰ্কিত হৈ নিস্বাৰ্থভাৱে সেৱা আগবঢ়ালে আপোনাৰ মনৰ বোজা অতি সহজেই লাঘৱ হৈ পৰিব। আমাৰ মনটো সুস্থ কৰি ৰখাৰ বাবে যোগাভ্যাসো এক শ্ৰেষ্ঠ উপায়। মানসিক চাপৰ পৰা মুক্ত হৈ প্ৰসন্ন চিত্তে থকাৰ ক্ষেত্ৰত যোগে যথেষ্ট সহায় কৰে। 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, এইটো 3য় বৰ্ষ। আপোনালোকে এতিয়াৰে পৰাই প্ৰস্তুতি চলাওক, লাখ লাখ লোক একেলগ হৈ যাতে সামূহিক যোগ উৎসৱ উদযাপন কৰিব পাৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক লৈ আপোনালোকৰ যদিহে কিবা পৰামৰ্শ আছে, মোবাইল এপৰ যোগেদি সেয়া মোলৈ প্ৰেৰণ কৰি মোক পথ প্ৰদৰ্শন কৰাওক। যোগ সম্পৰ্কীয় গীত, কবিতা আদি ৰচনা কৰক যাতে অতি সহজভাৱে মানুহে এই সম্পৰ্কে বুজি উঠিব পাৰে। মাতৃ আৰু ভগ্নীসকলক নিশ্চয়কৈ আজি মই এটা কথা ক'ব খুজিম, কিয়নো আজি স্বাস্থ্য সম্পৰ্কীয় বহুতো কথাই আলোচনা কৰা হ'ল। কিছুদিন আগেয়ে ভাৰত চৰকাৰে এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। আমাৰ দেশত কৰ্মৰত মহিলাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, যিটো স্বাগতম জনাবলগীয়া কথা। কিন্তু ইয়াৰ লগতে মহিলাৰ বিশেষ দায়িত্ব আছে। পৰিয়ালৰ দায়িত্বৰ লগতে আৰ্থিক দায়িত্বও তেওঁলোকে বহন কৰিবলগীয়া হয়। ফলত কেতিয়াবা কেতিয়াবা নৱজাতক শিশুটিক বৰ অন্যায় কৰা হয়। ভাৰত চৰকাৰে সেয়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। কৰ্মৰত মহিলাৰ গৰ্ভধাৰণৰ সময়ত, সন্তান জন্ম দিয়াৰ সময়ত মাতৃত্ব লাভৰ ছুটীৰ সীমা পূৰ্বৰ 12 সপ্তাহৰ পৰিৱৰ্তে 26 সপ্তাহলৈ বৃদ্ধি কৰা হ'ল। বিশ্বত আমাতকৈ আগবাঢ়ি থকা 2 বা 3খন দেশহে আছে। ভাৰত চৰকাৰে লোৱা এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ মূল উদ্দেশ্য হ'ল ভাৰতৰ ভাবী নাগৰিক এই নৱজাতক শিশুসকলৰ প্ৰাৰম্ভিক কালচোৱাতে যাতে সম্পূৰ্ণ প্ৰতিপালন হয়, মাতৃস্নেহৰ পৰা যাতে তেওঁলোক বঞ্চিত হ'বলগীয়া নহয়, ডাঙৰ হৈ এইসকল শিশু যাতে আমাৰ সম্পদ হৈগৈ। ইয়াৰ লগতে মাতৃসকলৰ স্বাস্থ্যও ভালে থাকিব, সেইবাবেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। সংগঠিত খণ্ডত কাৰ্যৰত 18 লাখ মহিলা ইয়াৰ দ্বাৰা লাভান্বিত হ'ব। মোৰ প্ৰিয় দেশবাসী, 5 এপ্ৰিলত ৰামনৱমী উৎসৱ, 9 এপ্ৰিলত মহাবীৰ জয়ন্তী, 14 এপ্ৰিলত বাবা চাহেব আম্বেদকাৰৰ জন্মদিৱস। এইসকল মহাপুৰুষৰ জীৱনে আমাক প্ৰেৰণা যোগায়, নতুন ভাৰতৰ সংকল্প লোৱাৰ বাবে সাহস যোগায়। দুদিনৰ পাছতে চৈত্ৰ শুক্লা প্ৰতিপদ, বৰ্ষ প্ৰতিপদ, নৱবৰ্ষ। নৱবৰ্ষৰ বাবে আপোনালোকক অশেষ শুভকামনা। বসন্ত ঋতুৰ পাছত শস্যত পক ধৰিবলৈ আৰম্ভ কৰাৰ এয়া সময়। কৃষকে পৰিশ্ৰমৰ ফল লাভ কৰাৰ এয়া সময়। আমাৰ দেশৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণে এই নৱবৰ্ষ উদযাপন কৰা হয়। মহাৰাষ্ট্ৰত গুড়ি পৰৱা, অন্ধ্ৰ কৰ্ণাটকত উগাদি, সিন্ধিসকলৰ চেইতি চান্দ, কাশ্মীৰত নৱৰেহ, অৱধ অঞ্চলত সংবৎসৰ পূজা, বিহাৰৰ মিথিলাত জুড় শীতল আৰু মগধত সতুৱানী উৎসৱ নৱবৰ্ষৰ সময়ত পালন কৰা হয়। বৈচিত্ৰ্যৰে ভৰপূৰ ভাৰতবৰ্ষত অগণিত ৰূপত এই উৎসৱসমূহ পালন কৰা হয়। আপোনাসবকো এই নৱবৰ্ষৰ অশেষ শুভকামনা জনাইছো। অশেষ ধন্যবাদ।